বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G20 কাৰ্যসূচী ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ উদাহৰণ বুলি অভিহিত কৰিছে। জম্মু কাশ্মীৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগে জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰী প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰৰ আয়োজন কৰিছে। মণিপুৰৰ বিভিন্ন প্ৰান্তত কালি হোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত থাওবালৰ চাপাম লেইকে আৰু খংজম গাঁৱৰ কেইবাটাও বাসগৃহ, ভৱন তথা বহু খেতিপথাৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা বিশাখাপট্টনমৰ YS ৰাজাশেখৰ ৰেড্ডী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছক 20 ৰানত পৰাজিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 বছৰ উপলক্ষে আয়োজিত RBI@90 শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু বিত্ত ৰাজ্যমন্ত্ৰী ভগৱত কৃষণ ৰাও আৰু পংকজ চৌধাৰীও এই কাৰ্যসূচীত উপস্থিত থাকিব। এই উপলক্ষে RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাসেও ভাষণ দিব। উল্লেখযোগ্য যে 1935 চনৰ 1 এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল আৰু আজি এই প্ৰতিষ্ঠানটোৱে 90 বছৰত প্ৰৱেশ কৰিছে। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মহাৰাট্টৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু অজিত পাৱাৰৰ লগতে বিভিন্ন বেংক তথা উদ্যোগৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G20 কাৰ্যসূচী ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ উদাহৰণ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত কালি সভ্যতা ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত দিল্লী হেৰিটেজ শীৰ্ষক কাৰ্যসূচীৰ ভাষণ দি ডঃ জয়শংকৰে কয় যে G20ত আমাৰ অধ্যক্ষতা সমগ্ৰ দেশে উদযাপন কৰিছে। বিভিন্ন দিশৰ পৰা এয়া আছিল আমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ উদাহৰণ, য'ত বিশ্বক নেতৃত্ব দিয়া তথা প্ৰভাৱিত কৰা কেতবোৰ দেশৰ পৰিৱৰ্তে দেশৰ পৰিসৰ ব্যাপক হৈছে। এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা স্পষ্টভাৱে প্ৰতিফলিত হৈছে। তেওঁ লগতে কয় যে G20 কাৰ্যসূচীত ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ পিছত বৰ্তমান সাংস্কৃতিক পুনৰ ভাৰসাম্যতাত গুৰুত্ব দিয়া হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৈছে। কালি শ্ৰীশ্বাহে ৰাজ্যখনত 2টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি জয়পুৰত এখন সাংগঠনিক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত তেওঁ ডাউচা, কাৰাউলি, ঢোলপুৰ, নাগৌৰ, চুৰু আৰু ঝুনঝুনু এই 5টা লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয়। বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি চিপি যোশী, প্ৰাক্তন বিৰোধী নেতা ৰাজেন্দ্ৰ ৰাথোৰ আৰু অন্যান্য নেতাসকল উপস্থিত থাকে। সন্ধিয়াৰ ভাগলৈ শ্ৰীশ্বাহে চিকাৰত এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰীগৰাকী আজি যোধপুৰলৈ যাব আৰু তাত তেওঁ যোধপুৰ, পালি, জালোৰ, চিৰোহী আৰু বাৰ্মে লোকসভা আসনকেইখনৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। উত্তৰ প্ৰদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে কংগ্ৰেছ দলে তাৰকাৰ প্ৰচাৰকসকলৰ এখন তালিকা প্ৰকাশ কৰিছে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰা, ডি কে শিৱকুমাৰ, দিগ্বিজয় সিং, শচীন পাইলট আৰু অন্যান্যসকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে জম্মু কাশ্মীৰৰ বাবেও দলে তাৰকা প্ৰচাৰকসকলৰ তালিকা প্ৰকাশ কৰিছে। আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি নতুন দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, কে চি বেণুগোপাল আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। বিহাৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলো এই বৈঠকত উপস্থিত থাকে। ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা অনলাইন এপ্লিকেচন মুকলি কৰিছে। চি ভিজিল নামৰ এই এপ্লিকেচনটোৰ জৰিয়তে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলে সক্ৰিয় আৰু দায়িত্বশীল ভূমিকা পালন কৰিব পাৰিব। এই সৃষ্টিশীল এপ্লিকেচনটোৰ জৰিয়তে নাগৰিকসকলে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিব পৰা যিকোনো বিষয় দৃষ্টিগোচৰ হোৱা মাত্ৰেই আয়োগক অৱগত কৰিব পাৰিব। এনেধৰণৰ বিষয় এটা চি ভিজিলৰ জৰিয়তে আয়োগৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিষয়টো অনুসন্ধানৰ বাবে ফ্লাইং স্কোৱাডলৈ আগবঢ়াই দিয়া হ'ব। নাগৰিকসকলে এতিয়া আৰু নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ লৈ সংশ্লিষ্ট সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নহ'ব।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জম্মু কাশ্মীৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগে জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰ প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰৰ আয়োজন কৰিছে। 12C আৰু এম প্ৰপত্ৰসমূহৰ থলিতে প্ৰত্যয়নৰ লগতে প্ৰব্ৰজনকাৰীসকলৰ মাজত ভোটদানৰ আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সজাগতা শিবিৰসমূহৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি অহা 3 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ নাজবুটাত এনেধৰণৰ প্ৰথমটো শিবিৰ আৰু 4 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ জাগতিক পৰৱৰ্তী শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি শিৱ মন্দিৰৰ পুৰুষো শিবিৰত অহা 4 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ আৰু উধমপুৰৰ এম এছ চকৰ চাৰিকা মাতা মন্দিৰত 4 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। বহৰীৰ সঞ্জীৱনী চৰ্দা কেন্দ্ৰত 10ৰ পৰা 13 এপ্ৰিললৈ আৰু দুৰ্গানগৰৰ সমাজ সুধাৰ জংগ ঘৰত 13ৰ পৰা 14 এপ্ৰিললৈ এনেধৰণৰ শিবিৰৰ আয়োজন কৰা হৈছে। মণিপুৰৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত থাওবালৰ চাপাম লেইকে আৰু খংজম গাঁৱৰ কেইবাটাও বাসগৃহ, ভৱন তথা বহু খেতিপথাৰ ক্ষতিগ্ৰস্ত হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হোৱা মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ আন্তঃগাঁথনি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটী বিমানবন্দৰৰ মুধচৰ এটা অংশও কালি বৰষুণৰ ফলত ভাগি পৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 4 এপ্ৰিললৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বিজুলী ঢেৰেকনিৰে মজলীয়াৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে। আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত ইজ অব ফাইলিং ইনকাম টেক্স ৰিটাৰ্ণ অৰ্থাৎ আয়কৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াৰ সৰলীকৰণ সন্দৰ্ভত আয়কৰ আয়ুক্ত ধৰমবীৰ সিঙৰ সৈতে এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 011-2342-1050 আৰু 011-2331-4444 নম্বৰলৈ ফোন কৰি আয়কৰ ৰিটাৰ্ণ দাখিল প্ৰক্ৰিয়াৰ লগতে পুৰণি আৰু নতুন কৰ ব্যৱস্থাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে 92890-94044 নম্বৰত হোৱাটছএপৰ জৰিয়তেও প্ৰশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণীৰ গোল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ইয়াৰ উপৰি আকাশবাণীৰ ৱেবছাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল newsonair অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা বিশাখাপট্টনমৰ YS ৰাজাশেখৰ ৰেড্ডী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছক 20 ৰাণত পৰাজিত কৰে। দিল্লী কেপিটেলছে নিৰ্ধাৰণ কৰি দিয়া 192 ৰাণৰ লক্ষ্যৰে খেলিবলৈ লোৱা চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 ৰাণহে কৰিবলৈ সক্ষম হয়। চেন্নাই ছুপাৰ কিংছৰ হৈ অজিংক্য ৰাহানে সৰ্বাধিক 45 ৰাণ কৰাৰ বিপৰীতে এম এছ ধোনীয়ে 37 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। দিল্লী কেপিটেলছৰ হৈ মুকেশ কুমাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে খলিল আহমেদে 4 অভাৰত 21 ৰাণ দি 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলৰ হৈ ডেভিড ৱাৰ্নাৰে সৰ্বাধিক 52 ৰাণ কৰাৰ লগতে অধিনায়ক ঋষভ পণ্টে 51 ৰাণ কৰে। চেন্নাইৰ হৈ মাথিছা পাথিৰানাই 3টা উইকেট লাভ কৰে। খলিল আহমেদক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G20 কাৰ্যসূচীক ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ উদাহৰণ বুলি অভিহিত কৰিছে। মণিপুৰৰ বিভিন্ন প্ৰান্তত হোৱা ধুমুহা আৰু শিলাবৃষ্টি থাওবালৰ চাপাম লেইকে আৰু খংজম গাঁৱৰ কেইবাটাও বাসগৃহ, ভৱন তথা বহু খেতিপথাৰ ক্ষতিগ্ৰস্ত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছক 20 ৰাণত পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।